এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰাজজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান প্ৰক্ৰিয়াৰ অংশস্বৰূপে ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি দল আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত। ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে শিক্ষা বিভাগত আজি 318 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। কেন্দ্ৰীয় চৰকাৰৰ ছিকিমলৈ 2023-24 বৰ্ষৰ বাজেটত NDRF আৰু SDRFৰ বাবে আবণ্টিত ধন আগতীয়াকৈ মুকলি। মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। এছিয়ান গেমছত আজি দিনটোৰ শেষত মুঠ 107টা পদকেৰে ভাৰতৰ অভিলেখ। পদক বিজয়ী খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন। আৰু এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আজি দ্বিতীয়খন খেলত শ্ৰীলংকাক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 429 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি দল আজি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈছে। ইউনেস্কোৰ উত্তৰ পূব এছিয়াৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ লিম ছিং ছিয়াঙৰ নেতৃত্বত অহা এই বিশেষজ্ঞৰ দলটো বিয়লি 4:30 বজাত মৈদাম ক্ষেত্ৰত উপস্থিত হয়। উপস্থিত হোৱাৰ পাছতে দলটোক গামোচা, টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক চাপকন, আহোম পাগ আৰু এখন হেংদাং প্ৰদান কৰাৰ লগতে বিহু নাচ আৰু পৰম্পৰাগত লাইলুং খাম নৃত্যৰে আদৰণি জনোৱা হয়। বিশেষজ্ঞৰ দলটোৱে 3 দিন মৈদাম ক্ষেত্ৰত তথ্য আৰু সমল সংগ্ৰহৰ লগতে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰি প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ ওপৰতে চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাটো নিৰ্ভৰ কৰিব। উল্লেখযোগ্য যে পৰহিলৈ বিয়লি পৰ্যন্ত বিশেষজ্ঞৰ দলটোৱে মৈদাম এলেকাৰ বিভিন্ন তথ্য সমল সংগ্ৰহ কৰি ছিংগাপুৰলৈ ৰাওনা হ'ব। ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে আজি শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত 318 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে, শিক্ষা উপদেষ্টা ননীগোপাল মহন্তকে ধৰি অন্যান্য শিক্ষা বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। নৱনিযুক্ত প্ৰাৰ্থীসকলৰ ভিতৰত 241 গৰাকী দিব্যাংগ প্ৰাৰ্থীয়ে প্ৰাথমিক শিক্ষা বিভাগত, 27 গৰাকী প্ৰাৰ্থীয়ে উচ্চ শিক্ষা বিভাগত সহকাৰী অধ্যাপক আৰু অন্যান্য পদত নিযুক্তি লাভ কৰাৰ লগতে আন 50 গৰাকী প্ৰাৰ্থীয়ে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত ডাঃ পেগুৱে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি দেশ, জাতি আৰু মানৱ সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে কয় যে চৰকাৰে 1,00,000 নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে। ভাষণ প্ৰসংগত ডাঃ পেগুৱে শীঘ্ৰে শিক্ষা বিভাগৰ পুনৰ প্ৰায় 13,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি উল্লেখ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা দিনৰে পৰা বৰ্তমানলৈকে কেৱল শিক্ষা বিভাগতে 30,535 গৰাকী শিক্ষকে নিযুক্তি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ 3 ছেপ্টেম্বৰ পৰ্যন্ত 87,402 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। আজি নৱনিযুক্ত 318 গৰাকী প্ৰাৰ্থীক লৈ এই সংখ্যা 87,720লৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে অহা দুবছৰলৈ টেট অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে, সেয়েহে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। একেদৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক পদৰ বাবে সুকীয়াকৈ টেট অনুষ্ঠিত নহয়। ইয়াৰ পৰিৱৰ্তে চৰকাৰে বিশেষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াৰ ফলত খালী থকা পদৰ অনুপাতেহে প্ৰাৰ্থী উত্তীৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে শিক্ষা বিভাগত গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। এই সন্দৰ্ভত ডাঃ পেগুৱে কয় যে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক ডিজিটেল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশস্বৰূপে আৰম্ভ কৰা শিক্ষা সেতু এপৰ জৰিয়তে বিদ্যালয়ৰ সামগ্ৰিক ব্যৱস্থা, তথ্য আদি নিৰীক্ষণত থাকিব বুলি তেওঁ মত প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে বান ক্ষতিগ্ৰস্ত ছিকিমত উদ্ধাৰ আৰু সাহায্য বিতৰণ কাৰ্য ৰূপায়ণত সহায় হোৱাকৈ 2023-24 বৰ্ষৰ বাজেটত NDRF SDRFৰ বাবে আবণ্টিত ধন আগতীয়াকৈ মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই আজি ৰাজ্যখনৰ মুখ্য সচিব, বিভিন্ন বিভাগৰ বিষয়া, সেনাবাহিনী, ITBP, NHPCকে ধৰি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে আৰু পৰ্যাপ্ত সকলো সহায় সহযোগ আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিমৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে 5টা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াক লৈ এখন আন্তঃ মন্ত্ৰালয় সমিতি গঠন কৰি দিছে। কৃষি, পথ পৰিবহণ আৰু ঘাইপথ, জলশক্তি, শক্তি আৰু বিত্ত মন্ত্ৰালয়ৰ প্ৰতিনিধিৰে গঠিত এই সমিতিখনে কাইলৈ ছিকিম ভ্ৰমণ কৰিব। দলটোৱে শীঘ্ৰে ৰাজ্যখনৰ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু দলটোৰ মূল্যায়নৰ ভিত্তিত ছিকিমলৈ অতিৰিক্ত কেন্দ্ৰীয় সাহায্য অনুমোদন দিয়া হ'ব। মন্ত্ৰীগৰাকীয়ে আজি ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ইপিনে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে আজি মাংগান জিলাৰ নগাত দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে প্ৰায় 200 জন লোক থকা সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিবিৰটোত থকা লোকসকলক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে। তেওঁ লগতে কয় যে জৰুৰী কামত আৰ্থিক সাহায্য প্ৰদানৰ লগতে পথ যোগাযোগ ব্যৱস্থা পুনৰ সূচল কৰাৰ ওপৰত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ দিছে। ইপিনে চুংথাঙৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবে অস্থায়ী দলং নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। কেন্দ্ৰীয় চৰকাৰে লগতে বান ক্ষতিগ্ৰস্ত ছিকিমলৈ প্ৰায় 45 কোটি টকাৰ দুৰ্যোগ সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যখনত আকস্মিক বানৰ ফলত এতিয়ালৈ 2413 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে, 27 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু সেনা জোৱানসহ 141 জন লোক এতিয়াও সন্ধানহীন হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছিকিমত হোৱা বানৰ ফলত 8 গৰাকী সেনা জোৱানকে ধৰি 26 জন লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে 23 গৰাকী সন্ধানহীন সেনা জোৱানৰ ভিতৰত এজনক উদ্ধাৰ কৰা হৈছে। ইপিনে প্ৰাণ হেৰুওৱা জোৱানকেইজনৰ নশ্বৰ দেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে দুৰ্গম এলেকাত কৰ্মৰত সাহসী জোৱানসকলৰ এই ত্যাগ চিৰস্মৰণীয় হৈ ৰব। সন্ধানহীন 14 গৰাকী জোৱান আৰু অন্য লোকৰ সন্ধানত অভিযান তীৱ কৰি তোলা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ 52 সংখ্যক GST পৰিষদৰ বৈঠকখন আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত সাংবাদিকৰ আগত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকত GST আপীল ন্যায়াধীকৰণ, নিলেট আৰু লালিগুৰত GST আৰোপকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে GST পৰিষদে কুঁহিয়াৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ লালিগুৰৰ ওপৰত GST পূৰ্বৰ 28%ৰ পৰা 5%লৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে 70% মিলেট থকা আটাক পেকেজিঙৰ পূৰ্বে ক্ৰয় কৰিলে কোনো ধৰণৰ GST দিব নালাগিব বুলি সিদ্ধান্ত লোৱা হৈছে। আনহাতে পেকেজিং আৰু লেবেল লগোৱাৰ পাছত 5% GST আৰোপ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে GST আপীল ন্যায়াধীকৰণৰ সংশোধনীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অধ্যক্ষৰ বয়সৰ উচ্চ সীমা 70 বছৰলৈ আৰু সদস্যসকলৰ বয়সৰ সীমা 67 বছৰলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীৰ শ্ৰীৰাম চাপৰিত দেৱোত্তৰত ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ অধীনত স্থাপন কৰা ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰে। 50খন বিচনাযুক্ত এই চিকিৎসালয়খনে অঞ্চলবাসীক উপকৃত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে আৰু ভুৱন গাবকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতীয় মান ব্যুৰৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু NEAIDৰ সহযোগত আজি শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত যিকোনো সামগ্ৰীৰ মান নিৰূপণৰ প্ৰণালী, গ্ৰাহকৰ কৰ্তব্য আৰু সুৰক্ষা তথা আনুষংগিক বিভিন্ন বিষয়ত বিতংকৈ আলোকপাত কৰা হয়। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি পোষ্টাৰ, শ্লোগান লিখন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
মহানীতি মেগাবাছ কাৰ্যসূচীৰ অংশ হিচাপে আজি উজনি মাজুলী উন্নয়ন খণ্ডত আয়োজিত অমৃত কলম যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে আৰু ভুৱনগামীও অংশ লয়। ইপিনে মৰিগাঁও জিলাৰ মানিপুৰ গাঁও পঞ্চায়তত আজি বহুলোকে অমৃত কলহ যাত্ৰাত অংশ লয়। যমুনামুখ সমষ্টিৰ ভেৰুগুৰি পঞ্চায়তৰ উদ্যোগতো আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি পঞ্চায়ত কাৰ্যালয়ৰ কলহত জমা কৰা হয়। এই উপলক্ষে চাহ জনগোষ্ঠীয় যুৱতীসকলে ঝুমুৰ নৃত্যৰে সকলোকে আকৰ্ষণ কৰে। গুৱাহাটী মহানগৰীতো কাইলৈ মেৰিমাটি মেৰাদেশ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কাইলৈ দিনৰ 10 বজাত লতাশিল খেলপথাৰৰ পৰা উজান বজাৰৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়লৈ এই উপলক্ষে শোভাযাত্ৰা উলিওৱা হ'ব। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ে প্ৰকাশ কৰা মতে মহানগৰীৰ 60টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি পৌৰ নিগমৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি লৈ যোৱা হ'ব। অসম শক্তি বিতৰণ কোম্পানীৰ বঙাইগাঁও জিলাৰ দ্বিতীয় বৈদ্যুতিক উপসংমণ্ডলে কাইলৈ অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত থাকিব বুলি জাননী জাৰি কৰিছে। এই সন্দৰ্ভত মহকুমা অভিযন্তাই জানিবলৈ দিয়া অনুসৰি কাইলৈ কাজলগাঁও আৰু চাঠাইবাৰী অঞ্চলত 33 কিলোভল্টৰ ফিডাৰৰ মেৰামতিৰ কাম কৰা হ'ব। সেয়েহে অঞ্চলটোত পুৱা 6 বজাৰ পৰা ৰাতিপুৱা 9 বজালৈকে 3 ঘণ্টাৰ বাবে বিদ্যুৎ যোগান বন্ধ থাকিব। নলবাৰীৰ নাট্য মন্দিৰত কালিৰে পৰা ৰংগশালা অসমৰ উদ্যোগত 3দিনীয়া চুনাকী কাৰেং নাট উৎসৱ অনুষ্ঠিত হৈছে। মাদাম বাৰ্ষিক নাট উৎসৱৰ আজি দ্বিতীয় দিনা সন্ধিয়া 7 বজাত নয়নপ্ৰসাদ পৰিচালিত ইন্দ্ৰী ফাউণ্ডেশ্যনৰ নাট তদন্ত মঞ্চস্থ কৰা হ'ব। জে ডি প্ৰিষ্টলী এণ্ড ইন্সপেক্টৰ কলছৰ আধাৰত এই নাটকখনৰ অসমীয়া অভিযোজনা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8 বজাত ডিষ্ট্ৰিক্টত অনুষ্ঠানত ডিজিটীয় সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত গণমাধ্যম বিশেষজ্ঞ চলিক খান অতিথি হিচাপে থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। গোলাঘাট জিলাৰ মেৰাপানী ৰাজহুৱা খেলপথাৰত আজিৰে পৰা 9দিনীয়া কাৰ্যসূচীৰে মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2023 অনুষ্ঠিত হৈছে। দৈয়াং শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী প্ৰথমবাৰৰ বাবে এই উৎসৱ অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভালেসংখ্যক গ্ৰন্থ বিপণী মুকলি কৰা হৈছে। কাইলৈৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীৰ বৃহত্তৰ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। গেলেকী পশু চিকিৎসালয়ৰ উপৰি গেলেকী থানা আৰু অন্যান্য কাষৰীয়া অঞ্চলত বানত বুৰ গৈছে। ক্ষতিগ্ৰস্ত লোকসকলে গেলেকী প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত জিলা আয়ুক্ত মীনাক্ষী পেৰণেৰ সভাপতিত্বত মিছন ইন্দ্ৰধনুষৰ পঞ্চম সংস্কৰণৰ এখন সভা অনুষ্ঠিত হয়। সভাখনত এই অভিযানৰ অধীনত জিলাখনত প্ৰতিষেধক প্ৰদান কৰিবলগীয়া শিশু আৰু সন্তান সম্ভৱা মহিলাৰ সঠিক তথ্যৰ লগতে চাহ বাগিচা তথা স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাসমূহক টীকাকৰণৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত জিলাৰ প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে মিছন ইন্দ্ৰধনুষৰ এই পঞ্চম সংস্কৰণৰ অধীনত কোনো শিশু আৰু গৰ্ভৱতী মহিলাৰ যাতে প্ৰতিষেধক গ্ৰহণৰ পৰা বাট নপৰে তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে সন্মিলিতভাৱে দায়বদ্ধতাৰে প্ৰচেষ্টা আগবঢ়াবলৈ আহান জনায়। উল্লেখযোগ্য যে পৰহিলৈৰ পৰা অহা 14 অক্টোবৰলৈকে হবলগা এই অভিযানত পঞ্চম সংস্কৰণত 12 বিপদজনক ৰোগৰ টীকাকৰণ কৰা হ'ব। চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28 সোণ, 38 ৰূপ আৰু 41 ব্ৰঞ্জসহ মুঠ 107 পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ পুৰুষৰ কাবাডী দলে আফগানিস্তানৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বাতিল হোৱাৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে মল্লযুঁজত দীপক পুনিয়াই পুৰুষৰ 86 কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত ৰূপৰ পদক অৰ্জন কৰিছে। পুৰুষৰ বেডমিণ্টনৰ ডাবলছত ভাৰতৰ চিৰাগ ছেট্টী আৰু সত্বিক ছাইৰাজ ৰঞ্জি ৰেড্ডীৰ যুটীটোৱে সোণৰ পদক অৰ্জন কৰিছে। এছিয়াডত বেডমিণ্টনত এয়া ভাৰতৰ প্ৰথম সোণৰ পদক। ফাইনেলত আজি যুটীটোৱে দক্ষিণ কোৰিয়াৰ প্ৰতিযোগীক 21-18, 21-16 ব্যৱধানত পৰাজিত কৰে। ভাৰতৰ পুৰুষ আৰু মহিলাৰ দবা দল দুটাই ৰূপৰ পদক অৰ্জন কৰিছে। ইপিনে ভাৰতৰ মহিলা কাবাডী দলে সোণ আৰু পুৰুষৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ৰূপৰ পদক লাভ কৰে। দেশৰ হৈ 100 পদকটো মহিলা কাবাডী দলে লাভ কৰে। ফাইনেলত ভাৰতীয় দলটোৱে চীনা টাইপে 26-25 ব্যৱধানত পৰাভূত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক জয়ৰ বাবে কাবাডী দলটোক অভিনন্দন জনাইছে। তেওঁ লগতে কয় যে এই জয়ে দেশৰ মহিলা এথলীটসকলৰ অদমনীয় শক্তিক প্ৰতিপন্ন কৰিলে। প্ৰধানমন্ত্ৰীয়ে অন্যান্য পদক বিজয়ী খেলুৱৈসকলকো শুভেচ্ছা জ্ঞাপন কৰে। পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰী ফাইনেলত অজাছ দেউতালে সোণ আৰু অভিষেক বাৰ্মাই ৰূপৰ পদক লাভ কৰে। নিচেই পুৰাতে ভাৰতে মহিলাৰ ব্যক্তিগত শাখাৰ কম্পাউণ্ড আৰ্চাৰীত সোণ আৰু ৰূপৰ পদক লাভ কৰে। জ্যোতি সুৰেখা ভেননে দক্ষিণ কোৰিয়াৰ চিৱন চোক পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। আনহাতে অদিতি গোপীচান্দ স্বামীয়ে এই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে ইতিমধ্যেই এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছে। আইচিচি ক্ৰিকেট বিশ্বকাপত আজি ধৰমশালাত অনুষ্ঠিত এখন খেলত বাংলাদেশে আফগানিস্তানক 6 পৰাস্ত কৰে। 157 লক্ষ্যৰে খেলি বাংলাদেশে 34.4 অভাৰৰ 4 উইকেটৰ বিনিময়ত 158 সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ মেহদি হাছান মিৰাজ আৰু নাজমুল হুছেইন চান্তুৱে অৰ্ধশতক অৰ্জন কৰে। দ্বিতীয়খন খেল নতুন দিল্লীৰ অৰুণ দেৱী ষ্টেডিয়ামত বৰ্তমান ছাউথ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত চলি আছে। ছাউথ আফ্ৰিকাই টছত জিকি প্ৰথমে বেটিং কৰি শ্ৰীলংকাক জয়ৰ বাবে 429 লক্ষ্য বান্ধি দিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান প্ৰক্ৰিয়াৰ অংশ হিচাপে ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধিৰ দল আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত। ৰাজ্য চৰকাৰ 1,00,000 নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে শিক্ষা বিভাগত আজি 318 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। কেন্দ্ৰীয় চৰকাৰে ছিকিমলৈ 2023-24 বাজেটত NDRF আৰু SDFৰ বাবে আবণ্টিত ধন আগতীয়াকৈ মুকলি। মেহমাতি নিৰাদেশ কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। এছিয়ান গেমছত আজি দিনটোৰ শেষত মুঠ 107 পদকেৰে ভাৰতৰ অভিলেখ। পদক বিজয়ী খেলুৱৈসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন। আৰু এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আজিৰ দ্বিতীয়খন খেলত শ্ৰীলংকাক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 429 লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।